আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন, ধুবুৰী চহৰৰ আইন শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰাখিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ, লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ 45,000 পুথিভঁৰাললৈ মহাবীৰ লাচিত বৰফুকন গ্ৰন্থ প্ৰেৰণ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লোকপাল আঁচনি 2021 সন্দৰ্ভত মৰিগাঁৱত বিত্তীয় সাক্ষৰতা কাৰ্যসূচী, আৰু ICC টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভৰ বাবে দক্ষিণ আফ্ৰিকাক দ্বিতীয় ইনিংছত 282 ৰাণৰ প্ৰয়োজন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এয়াৰ ট্ৰেফিক সেৱা চমুকৈ ATSৰ দলে আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ কৰিছে। বিমান কৰ্তৃপক্ষই এতিয়ালৈকে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই। আহত লোকসকলৰ জীৱন বচোৱাৰ আশাৰে বহুসংখ্যক লোকে অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰিবলৈ অহাৰ কথা আমাৰ আহমেদাবাদৰ সংবাদদাতাই জনাইছে। সেনা বাহিনীয়েও আহমেদাবাদৰ সামৰিক কেণ্টনমেণ্টত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থান পৰিদৰ্শন কৰে। তেওঁ কালিৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালকো সাক্ষাৎ কৰে। আজি পুৱা প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত বিমান দুৰ্ঘটনাটোত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ ব্যক্তি ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশকো সাক্ষাৎ কৰি তেওঁৰ অৱস্থাৰ বুজ লয়। শ্ৰীৰমেশে পাছত তেওঁৰ প্ৰাণ ৰক্ষা পৰা সেই শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে।
वो मेरे नजरों के सब सामने हुआ था, मेरे खुद को भी बिलीव नहीं होता कि मैं कैसे उसमें से जिंदा बाहर निकला, क्योंकि थोड़ा टाइम के लिए के तो मेरे को लगा था कि मैं भी मरने वाला हूँ, लेकिन जब मेरी आंख खुल के मैं देखा ना तो मैं जिंदा हूँ, तो मैंने ट्राई किया, मेरी सीट बेल्ट निकाला और जहाँ से निकल सकते वहां से मैं निकल गया। वहां से मेरे नजरों के सामने एयर होस्टल और दूसरे आंटी अंकल सभी उसमें मिस हो गए थे। सभी जब टेक ऑफ हुआ ना तो सडनली 5-10 सेकंड कैसे लगा जैसे स्टक हो गया हो। बाद में प्लेन में लाइट ऑन हो गई, ग्रीन और व्हाइट। बाद में वो प्लेन टेक ऑफ ज्यादा करने के लिए वो रेस दिया होगा ऐसा कुछ, और सीधा स्पीड में ही घुस गया। मैं जहाँ लैंड हुआ था ना वो नीचे की साइड थी, वहाँ थोड़ा पेस भी था प्लेन के जब बाहर, तो जैसे मेरा डोर टूटा ना तो मैंने देखा ना जब सामने कि थोड़ा इधर पेस है, मैं ट्राई कर सकता हूँ निकलने के लिए, तो फिर मैं निकल गया। उधर वो बिल्डिंग का वो था ना दीवार, तो उधर से कोई शायद नहीं निकल सका होगा, उधर ही क्रैश हुआ था। मैं जो जहाँ था वहीं थोड़ा पेस था, फिर भी मेरे पता नहीं मैं कैसे बसा हूँ। जब आग लगी ना मेरा लेफ्ट हैंड भी जल गया थोड़ा, फिर एम्बुलेंस मेरे को उठा लेके इधर आया हॉस्पिटल में।
প্ৰধানমন্ত্ৰীয়ে আজি আহমেদাবাদত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে, চিনাক্ত হোৱা মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত পৰিয়ালক গতাই দিয়া কাম আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ 6টা মৃতদেহ পৰিয়ালৰ সদস্যক গতাই দিয়া হৈছে। উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ বয়িং 787-8 শ্ৰেণীৰ বিমানখন কালি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত চালক দলৰ সদস্যকে ধৰি 241 গৰাকী আৰোহী নিহত হোৱাৰ লগতে বিমানখন পতিত হোৱা আহমেদাবাদৰ BJ মেডিকেল কলেজৰ ছাত্ৰবাসৰো কমেও কেইবাজনো আৱাসী নিহত হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি দুপৰীয়া আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই এয়াৰ ইণ্ডিয়াৰ ড্ৰিম লাইনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী চহৰৰ আইন শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সন্ধিয়া আৰু নিশাৰ ভাগত দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ আনুষ্ঠানিক নিৰ্দেশ আজি সন্ধিয়াৰ ভিতৰতে জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আজি ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনাকালত মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে। বিগত কেইবাদিনো ধৰি ধুবুৰীৰ পৰিস্থিতি অশান্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ শৰ্মা আজি দুপৰীয়াৰ ভাগত ধুবুৰীত উপস্থিত হয়। তেওঁ জিলা প্ৰশাসনক শান্তি শৃংখলা অটুট ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। ধুবুৰীলৈ শীঘ্ৰে ৰেপিড একচন ফৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ অতিৰিক্ত বেটেলিয়ন পঠিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনিয়েল শক্তি এটা ইয়াত এক্টিভ হৈছে, বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব, আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যার উপর নন ভেলেবল ওয়ারেন্ট আছে যি আছে আমি সকলকে এরেস্ট করবর কারণে এসপিক কইছো সিনিয়র অফিসার সকল ইয়াত আহিব যুনে আইন শৃঙ্খলা হাতত লৈছে তাক আমি কঠোর হাতেরে দমন করি ইয়ারপরা ক্লিয়ারলি ইন্ডিকেট করে যে বাংলাদেশের কোনোবা একটা শক্তি ইয়াত ইনভলভ হয়েছে।
ধুবুরী ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ডক্টৰ শর্মাই সর্বসাধারণ ৰাইজৰ সৈতেও মত বিনিময় কৰি জিলাখনলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্রী আজি ধুবুরীর হনুমান মন্দিৰলৈকো যায় আৰু মন্দিৰ চৌহদৰ ভিতৰত যাতে কোনো অবাঞ্ছনীয় ঘটনা ঘটিব নোৱাৰে সেয়া সুনিশ্চিত কৰা হ'ব বুলি মন্দিৰ কৰ্তৃপক্ষক আশ্বাস দিয়ে। ধুবুরী লোকসভা সমষ্টির সাংসদ রকিবুল হুসেইনে ধুবুরীর সাম্প্রতিক পরিস্থিতি কঠোর হাতেরে দমন করবলৈ জেলা প্রশাসনের প্রতি আহ্বান জানাইছে। সাম্প্রতিক ঘটনাবলীর সঙ্গে যি চক্রে জড়িত না থাকক কিয় সেইসকলক বিচাৰি উলিয়াই কঠোর শাস্তি বিহিব লাগিব বলে সাংসদগৰাকীয়ে মন্তব্য করে। এই ক্ষেত্রত প্রশাসনক সহায় সহযোগ করবলৈ জনসাধারণের প্রতি আহ্বান জানায়। সাংসদ হুসেইনে কালি ধুবুরী আবর্ত ভবনত জিলাখনত সাংসদ পুঁজির ধনেরে নির্মিত কাম কাজের পর্যালোচনা করে। জিলাখনের খহনীয় প্রতিরোধ আর বান নিয়ন্ত্রণ করার সমগ্র বান সমস্যা রাষ্ট্রীয় সমস্যা বলে স্বীকৃতি দি ইয়ার সমাধানের প্রচেষ্টা চলাবলে সরকারক আহ্বান জানায়। ধুবুরী জেলার ক্রীড়া সন্থার বিষয়ববীয় সকলের সঙ্গেও এখন বৈঠকত মিলিত হয়। পরবর্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ 45,000 পুথিভঁৰাললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্ৰন্থ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদক দায়িত্ব অৰ্পণ কৰিছিল। সেই অনুসৰি বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক গ্ৰন্থখন ৰচনাৰ দায়িত্ব দিয়া হয়। তেওঁ লগতে কয় যে নির্দিষ্ট সময়ের ভিতর সংবিধান স্বীকৃত আটাইকটা ভাষালে গ্রন্থখন অনুবাদ করার বাবে সমগ্র দেশতে মুঠ 23 অনুবাদকক দায়িত্ব অর্পণ করা হয়। এই অনুবাদ কার্য শেষ হওয়ার পাছত 23 ভাষার একোগাক সম্পাদকক গ্রন্থখন সম্পাদনা করার বাবে পরিষদে নিযুক্তি দিছিল। লেখক অরূপ কুমার দত্ত রচনা করা আসামস ব্রেভ হার্ট লাচিত বরফুকন নামের মূল গ্রন্থখনের মুঠ 24 ভাষালে ইয়াক অনুবাদ করা হয়। দেশের কেবাখনো আখাড়ির বিশ্ববিদ্যালয় আর মহাবিদ্যালয়ে পুথিভঁরালের গুরুত্বপূর্ণ গ্রন্থর তালিকাত এই গ্রন্থখনো রাখিছে বলে অসম প্রকাশন পরিষদের সচিবগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ পৰা ৰাইজে পৰৱৰ্তী 48 ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি নিশাৰ ভাগলৈ গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত গাজনি ঢেৰেকনিৰে মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা দেওবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰৰ আগলি বতৰাত কোৱা হৈছে। আজি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বোচ্চ 38.7 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা ৰেকৰ্ড কৰা হয়। যোৰহাট, লক্ষীমপুৰ আৰু মাজবাটত 38.2 ডিগ্ৰী আৰু ৰঙিয়াত 38 ডিগ্ৰী চেণ্টিগ্ৰেড তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। গুৱাহাটীৰ দিছপুৰ আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত আজি সৰ্বোচ্চ তাপমাত্ৰা 37 ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেড ৰেকৰ্ড কৰা হয়। অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায় সফলভাৱে ৰূপায়ণৰ বাবে আজি বৰপেটা জিলাত এখন পুনৰীক্ষণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই বৈঠকত নতুন হিতাধিকাৰী বাছনিৰ বিষয়ত গুৰুত্ব দিয়া হয়। তদুপৰি পূৰ্বৰ পৰা থকা হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণৰ পাছত নাম কৰ্তন হোৱা হিতাধিকাৰীৰ অভিযোগসমূহ পৰ্যালোচনা কৰা হয়। অৰুণোদয়ৰ এই পৰ্যায়ৰ হিতাধিকাৰীৰ তালিকাত যাতে কোনো ধৰণৰ আসোঁৱাহ নাথাকে তাৰ বাবে প্ৰয়াস কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই 10 লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে। সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত অসমৰ সকলো বিধানসভা সমষ্টি সামৰি 126 অগ্ৰণী যুৱক সংঘ বা ক্ৰীড়া সন্থালৈ বিভিন্ন ক্ৰীড়া সামগ্ৰী যোগান ধৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে যোৰহাটৰ ঘৰফলীয়া গাঁৱৰ ৰমাকান্ত সমাজ কল্যাণ সংঘত আজি ক্ৰীড়া সামগ্ৰীসমূহ বিতৰণ কৰা হয়। জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়ার বান আৰু খহনীয়া পরিস্থিতির বুজ লয়। মন্ত্রীগৰাকীয়ে বালিজান, লুহিত আৰু নোৱাদিহিং নদীৰ বান আৰু খহনীয়া সমস্যার বুজ লৈ বালিজান নৈ মথাউৰি নির্মাণৰ বাবে বিভিন্ন দিশসমূহ পর্যবেক্ষণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে। উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ ডিব্ৰুগড় সংমণ্ডলৰ অধীনত শদিয়াৰ উদয়পুৰ দেউৰীকাৱত বালিজান নৈত 3,50,00,000 টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ কাম কৰা হৈছিল। এই পৰিদৰ্শন কালত মন্ত্রীগৰাকীক শদিয়াৰ বিধায়ক বলিন চেতিয়াই সংগ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ধন্যবাদ প্ৰজন্মা। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লোকপাল আঁচনি 2021 সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ লোকপাল কাৰ্যালয়ৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ লৈ মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই কয় যে বিত্তীয় সাক্ষৰতা সন্দৰ্ভত আয়োজন কৰা এই সজাগতা কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰী আৰু বিষয়া কৰ্মচাৰীসকলক বিশেষভাৱে উপকৃত কৰিব। মৰিগাঁও জিলাত ক্ৰমশঃ বৃদ্ধি পোৱা চাইবাৰ অপৰাধক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে নতুন প্ৰজন্ম বিত্তীয় পৰিকল্পনা সন্দৰ্ভত উপযুক্তভাৱে দীক্ষিত হলেহে সুস্থ সবল ভৱিষ্যৎ সুনিশ্চিত হ'ব। অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকপাল ববিলাল ছেবিষ্টিয়ানে বিত্তীয় অন্তৰ্ভুক্তি আৰু বিত্তীয় সাক্ষৰতা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ জনসাধাৰণক স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষকৈ ইউ পি আই ব্যৱহাৰ কৰোঁতে সাৱধান হবলৈ আহ্বান জনায়। ঋণৰ প্ৰসংগ উল্লেখ কৰি লোকপালগৰাকীয়ে পৰিশোধৰ ক্ষমতা অনুসৰিহে ঋণ লোৱা উচিত বুলি উল্লেখ কৰে। তেওঁ চাইবাৰ অভিযোগৰ ক্ষেত্ৰত 1930 নম্বৰ আৰু লোকপাল সম্পৰ্কীয় অভিযোগৰ ক্ষেত্ৰত 1448 নম্বৰত ফোন কৰি ওজৰ আপত্তি দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কাইলৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব। তেওঁ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ডঃ শৰ্মাই দেওবাৰে দিহিং খামটি ঘাটতো এখন ৰাজহুৱা সভাত ভাগ ল'ব। দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ চিচি বৰগাঁও, মাজুলী, মাহমৰাকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰিব। বজালি জিলাৰ পাঠশালাৰ অপেচাদাৰী নাট্যগোষ্ঠী নাটমণ্ডল পাঠশালাই শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছে। অহা 1 জুলাইৰ পৰা 31 জুলাইলৈ হ'বলগীয়া এই নাট কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ নাট প্ৰশিক্ষকে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব। 8 বছৰৰ পৰা 17 বছৰ বয়সৰ সকলো শিশু চেমনীয়াই নিৰ্ধাৰিত ভৰ্তি মাচুলেৰে এই কৰ্মশালাত যোগদান কৰিব পাৰিব। এই কৰ্মশালাত যোগদানৰ বাবে 9954796242 ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত যোৱা 11 জুনৰ পৰা আৰম্ভ হোৱা পুলিবাগান, গছৰোপণ প্ৰযুক্তি আৰু কৃষি বনানীকৰণৰ 3-দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসম কৃষি বনানীকৰণ উন্নয়ন বৰ্ডৰ পৃষ্ঠপোষকতাত আৰু প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ সঞ্চালনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত গোলাঘাটৰ মেৰাপানী অঞ্চলৰ 20 জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠানৰ গৱেষণা সমন্বয়ক ডঃ ৰাজীৱ কুমাৰ বৰাই এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ডঃ ৰাজীৱ কুমাৰ বৰাই সাঁচি গছ আৰু ইয়াৰ গুৰুত্ব, ৰোপণ আৰু ব্যৱস্থা, কৃত্ৰিম পদ্ধতিৰে ভেঁকুৰ প্ৰক্ষেপণ আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। দ্বিতীয় দিনৰ কাৰ্যসূচীত বীজ সংগ্ৰহ, অংকুৰণ, সুপ্তাৱস্থা, জীৱন ধাৰণ ক্ষমতা আৰু সংৰক্ষণ আদি বিষয়সমূহ সামৰি ডঃ মিতালী মেহতাই আলোচনা আগবঢ়ায়। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে আজি যোৰাবাটত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা 250 বেগ চৰকাৰী ইউৰিয়া সাৰ জব্দ কৰে। ইউৰিয়া সাৰখিনি এখন গাড়ীৰে মেঘালয়লৈ লৈ যোৱা হৈছিল। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত গাড়ীখনৰ চালক বৰপেটাৰ শ্বহীদুল খানক আটক কৰিছে। ICC টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভৰ বাবে দক্ষিণ আফ্ৰিকাক দ্বিতীয় ইনিংছক 282 ৰাণৰ প্ৰয়োজন হৈছে। আজি খেলখনৰ তৃতীয় দিনা মধ্যাহ্ন বিৰতিৰ পাছত দক্ষিণ আফ্ৰিকাই খেলিবলৈ লৈ 1 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰিছে। এডেন মাক্ৰামে 23 ৰাণ আৰু উইলিয়াম মুল্ডাৰে 23 ৰাণ কৰি খেলি আছে। ইয়াৰ আগতে মিচেল ষ্টাৰ্কৰ অপৰাজিত 58 ৰাণৰ সহযোগত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত 207 ৰাণ সংগ্ৰহ কৰে আৰু সামগ্ৰিকভাৱে দক্ষিণ আফ্ৰিকাতকৈ 281 ৰাণত আগবাঢ়ি থাকে। ৰাবাদাই 4টা আৰু নিকিডিয়ে 3টা উইকেট দখল কৰে। খেলখনৰ স্কৰসমূহ এনেধৰণৰ: অষ্ট্ৰেলিয়া প্ৰথম ইনিংছত 212 ৰাণ, দ্বিতীয় ইনিংছত 207 ৰাণ, দক্ষিণ আফ্ৰিকা প্ৰথম ইনিংছত 138 ৰাণ, দ্বিতীয় ইনিংছত 1 উইকেটৰ বিনিময়ত 51 ৰাণ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন। ধুবুৰী চহৰৰ আইন শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰাখিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ 45,000 পুথিভঁৰাললৈ মহাবীৰ লাচিত বৰফুকন গ্ৰন্থ প্ৰেৰণ। আৰু ICC টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভৰ বাবে দক্ষিণ আফ্ৰিকাক দ্বিতীয় ইনিংছত 282 ৰাণৰ প্ৰয়োজন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।